එයා අගක් වනි. বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মুম্বাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াই কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিষয়টোক চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আন্তৰ্জাতিক মুদ্ৰানিধি IMF-ৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিয়াই গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰিছে। আৰু ভাৰত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মুম্বাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। এই বৈঠকত বাণিজ্য, প্ৰতিৰক্ষা আৰু সুৰক্ষা আৰু জটিল প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। প্ৰধানমন্ত্ৰীদ্বয়ে আজি বিয়লি ভাৰত ব্ৰিটেইন সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্যিক চুক্তিয়ে কঢ়িয়াই অনা সুযোগৰ বিষয়ে ব্যৱসায় আৰু উদ্যোগ জগতৰ কাণ্ডাৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু মুখ্য কাৰ্যবাহী বিষয়া মঞ্চত ভাগ ল'ব। প্ৰধানমন্ত্ৰী মোডী আৰু শ্ৰী ষ্টাৰ্মাৰে মুম্বাইত আয়োজিত ষষ্ঠ গোলকীয় বিত্ত প্ৰযুক্তি মহোৎসৱতো অংশগ্ৰহণ কৰিব আৰু মূল ভাষণ প্ৰদান কৰিব। ইয়াৰ আগেয়ে শ্ৰী ষ্টাৰ্মাৰে কালি মুম্বাইত বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হয়। তেওঁ ব্যৱসায় জগতৰ কাণ্ডাৰীসকলক সাক্ষাৎ কৰে আৰু ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বাণিজ্যিক সহযোগিতা গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াই কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লছৰ উপস্থিতিত এই চুক্তি সম্পাদিত হয়। অষ্ট্ৰেলিয়া ভ্ৰমণৰত ৰাজনাথ সিঙে শ্ৰী মাৰ্লছৰ সৈতে কেনবেৰাত আলোচনাত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা উদ্যোগ, চাইবাৰ সুৰক্ষা, সামুদ্ৰিক সুৰক্ষা আৰু আঞ্চলিক প্ৰত্যাহ্বানকে ধৰি ভাৰত অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা সহযোগিতাৰ সকলো দিশৰ পৰ্যালোচনা চলায়। অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লছে কয় যে ভাৰতৰ সৈতে নতুনকৈ স্বাক্ষৰিত প্ৰতিৰক্ষা চুক্তি দুয়ো দেশৰ সশস্ত্ৰ বাহিনীসমূহৰ মাজত সঞ্চালন সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হয়। ৰাজনাথ সিঙে লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজৰ সৈতে বৈঠকত মিলিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিষয়টোক চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। নতুন দিল্লীত আজি PhD চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ 120 সংখ্যক বাৰ্ষিক সন্মিলনত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে পাঞ্জাব আৰু হাৰিয়ানাত শস্য চপোৱাৰ পাছত ৰৈ যোৱা 220 লাখ টন অৱশিষ্ট অংশৰ ব্যৱহাৰেৰে 440টা জৈৱ CNG প্ৰকল্প স্থাপন কৰা হৈছে। শ্ৰীগাডকাৰীয়ে লগতে কয় যে বৰ্তমান দেশৰ কৃষকসকলৰ কেৱল খাদ্য চাহিদা পূৰ হোৱাই নহয় বৰং শক্তি আৰু আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাও পূৰণ হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে সমাগত বিহাৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভাৰ উপ নিৰ্বাচনৰ সময়ত বিৰোধী দল তথা প্ৰাৰ্থীসকলক লক্ষ্য কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ বিৰুদ্ধে ৰাজনৈতিক দলসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী আচৰণ বিধিৰ অংশ হিচাপে এই নিৰ্দেশনা জাৰি কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰি সামাজিক মাধ্যম আৰু অন্যান্য বিজ্ঞাপনৰ তথ্য বিকৃত কৰা অথবা ভুল তথ্য বিয়পোৱাৰ বিৰুদ্ধে আয়োগে সতৰ্ক কৰি দিছে। তদুপৰি সকলো ৰাজনৈতিক দল, নেতা, প্ৰাৰ্থী আৰু তাৰকা প্ৰচাৰকসকলে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ব্যৱহাৰ কৰা তথ্য বা বিষয়বস্তু নিৰ্দিষ্টভাৱে চিহ্নিত হ'ব লাগিব। এনে বিষয়বস্তুসমূহত কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা নিৰ্মিত ডিজিটেল ব্যৱস্থাৰে বিকশাই তোলা অথবা চিন্থেটিক কণ্টেণ্ট বুলি স্পষ্টভাৱে উল্লেখ থাকিব লাগিব। নিৰ্বাচন আয়োগে ৰাজ্যখনত নিৰ্বাচনৰ পৰিৱেশ সুস্থিৰ কৰি ৰখাটো নিশ্চিত কৰা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ অখণ্ডতা বৰ্তাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক মাধ্যমৰ পোষ্টসমূহত কঠোৰ দৃষ্টি ৰাখিছে। আন্তৰ্জাতিক মুদ্ৰানিধি IMF-ৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিয়াই গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে বিগত কেইটামান বছৰত গোলকীয় বিকাশৰ চানেকী ক্ৰমাৎ পৰিৱৰ্তন হৈছে। বিশেষকৈ চীনৰ বিকাশৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে আৰু বিকাশৰ মূল চালিকা শক্তিৰূপে ভাৰতৰ উত্থান ঘটিছে বুলি তেওঁ মন্তব্য কৰে। অহা সপ্তাহত ৱাশ্বিংটনত হ'বলগীয়া বিশ্ব বেংক আৰু IMF-ৰ বাৰ্ষিক বৈঠকৰ পূৰ্বে পৰিচালক সঞ্চালকগৰাকীয়ে কৰা এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। IMF-এ লগতে চলিত বৰ্ষত গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ 3% হ'ব বুলি পূৰ্বানুমান কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ RBI কেহতা হে উদ্যমৰ অধীনত মিডিয়াৰ মাধ্যমেৰে জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে অভিযান চলাই আছে। জনসাধাৰণৰ সজাগতা সৃষ্টি কৰা আৰু গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণৰ বাবে যোৱা এপ্ৰিলৰ পৰা সুকীয়া হোৱাটছএপ চেনেল আৰম্ভ কৰিছে। এই উদ্যমৰ মাধ্যমেৰে ৰিজাৰ্ভ বেংকে এই উদ্যমৰ জৰিয়তে গুৰুত্বপূৰ্ণ বিত্তীয় তথ্য সৰল, পোনপটীয়া আৰু প্ৰভাৱশালীভাৱে জনসাধাৰণৰ বাবে সুগম কৰি তোলাৰ লক্ষ্য লৈছে। জনসাধাৰণে ৰিজাৰ্ভ বেংকৰ হোৱাটছএপ নম্বৰৰ জৰিয়তে আনুষ্ঠানিক তথ্য লাভ কৰিব পাৰে। ৰিজাৰ্ভ বেংকৰ হোৱাটছএপ নম্বৰ হ'ল 9999041935 আৰু 9930991935। জনসাধাৰণক অকল নীলা ৰঙৰ শুদ্ধ চিন থকা ৰিজাৰ্ভ বেংকৰ আনুষ্ঠানিক একাউণ্ট ফলো কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত ইজৰাইল আৰু হামাছৰ মাজত হোৱা চুক্তিৰ প্ৰতি আদৰণি জনাইছে। শ্ৰীমোডীয়ে সামাজিক মাধ্যমযোগে পণবন্দীসকলৰ মুক্তি আৰু গাজালৈ মানৱীয় সাহায্য প্ৰেৰণৰ জৰিয়তে জনসাধাৰণে সকাহ লাভ কৰিব আৰু দীৰ্ঘকালীন শান্তিৰ পথ প্ৰশস্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে। শ্ৰীমোডীয়ে কয় যে এই চুক্তিয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ শক্তিশালী নেতৃত্বক প্ৰতিফলিত কৰে। আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ অষ্টম অধিৱেশন আয়োজনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু হৈছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা 27-30 অক্টোবৰলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনে উজ্জ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু এই সন্দৰ্ভত সহযোগিতা ত্বৰান্বিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহক একত্ৰিত কৰিব। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কালি নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে সমগ্ৰ দেশতে PM সূৰ্যঘৰ বিনামূলীয়া আঁচনিৰ অধীনত ইতিমধ্যে 20 লাখতকৈও অধিক বাসগৃহত সৌৰশক্তিৰ বাবে পেনেল সংযোজন কৰা হৈছে। ইপিনে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটৰ সঞ্চালক প্ৰধান আশিষ খান্নাই এই অধিৱেশনত 124খন সদস্য ৰাষ্ট্ৰই ভাগ ল'ব বুলি জানিবলৈ দিয়ে। সৌৰজোঁটে সৌৰশক্তিৰ ক্ষমতা ব্যৱহাৰ কৰাৰ বাবে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক আগুৱাই লৈ যাব বুলিও তেওঁ মন্তব্য কৰে। পশ্চিমবংগৰ বিজেপিৰ সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষক আক্ৰমণৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আজি শাহানুৰ আলম আৰু তোফাইল হুছেইন নামৰ দুজন লোকক আটক কৰে। আৰক্ষীয়ে ইয়াৰ পূৰ্বে কালি এই ঘটনা সংক্ৰান্তত ইকৰামুল হক আৰু গোবিন শৰ্মা নামৰ এজন লোকক আটক কৰে। উল্লেখযোগ্য যে চলিত সপ্তাহত ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰবংগত সৃষ্টি হোৱা বানৰ পাছত জলপাইগুৰি জিলাৰ নাগৰাকাটা অঞ্চলৰ ক্ষতিগ্ৰস্ত লোকৰ মাজত সাহায্য বিতৰণ কৰি থকাৰ সময়তে সাংসদ খগেন মুৰ্মু আৰু বিধায়ক শংকৰ ঘোষক দুৰ্বৃত্তই আক্ৰমণ কৰে। ইপিনে এই ঘটনা সংক্ৰান্তত CBI আৰু NIAৰ তদন্তৰ দাবীৰে কলকাতা উচ্চ ন্যায়ালয়ত দুটা পৃথক গোচৰ ৰুজু কৰা হৈছে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলে এই খেলখনত জয়লাভ কৰি জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা চলাব। ভাৰতে প্ৰথম দুখন খেলত শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে প্ৰথমখন খেলত ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত দক্ষিণ আফ্ৰিকাই শক্তিশালী প্ৰদৰ্শনেৰে দ্বিতীয়খন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰতিযোগিতাত কালি কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক 107 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি মুম্বাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনা কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াই কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিষয়টোক চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আন্তৰ্জাতিক মুদ্ৰানিধি IMF-ৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিয়াই গোলকীয় অৰ্থব্যৱস্থাৰ বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক প্ৰশংসা কৰিছে আৰু ভাৰত আজি ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।